এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় চৰকাৰৰ জি এছ টিৰ যুক্তিসংগত সংস্কাৰ সাধনৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ, জীৱনদায়িনী ঔষধ জি এছ টি মুক্ত, 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে শিক্ষা বিভাগৰ 15 শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা, অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰক ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান, কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া, আৰু ইংলেণ্ডৰ লিভাৰপুলত চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসমৰ লাভলীনা বৰগোহাঁইৰ বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন। কেন্দ্ৰীয় চৰকাৰে কালি সামগ্ৰী আৰু সেৱাকৰ জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্ৰমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিসংগত সংস্কাৰ সাধনত অনুমোদন দিয়ে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসংগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ 18% অথবা 12%ৰ পৰা 5% হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে সকলোবোৰ ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা জি এছ টি উঠাই লোৱাৰ বাবে জি এছ টি পৰিষদে অনুমোদন জনায়। সাধাৰণ সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ বিপৰীতে কেতবোৰ বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত 40% স্তৰ নতুনকৈ ধাৰ্য কৰা হৈছে। এই অনুসৰি ঘিউ, বাদাম, বটলৰ খোৱাপানী, ভুজিয়া, চাইকেল, ছাতি, পেঞ্চিল, 2500 টকালৈকে জোতা ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত এই কৰ 12%ৰ পৰা 5% হ্ৰাস কৰা হৈছে। একেদৰে শ্বেম্পু, মূৰত ঘঁহা তেল, টুথপেষ্ট ইত্যাদি সামগ্ৰীৰ ক্ষেত্ৰত কৰৰ পৰিমাণ পূৰ্বৰ 18%ৰ পৰা 5% হ্ৰাস কৰা হৈছে। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সহায় হোৱাকৈ চিমেণ্ট আৰু টিভি, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এ চি ইত্যাদি বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ পূৰ্বৰ 28%ৰ পৰা 18% হ্ৰাস কৰা হৈছে। সৰু গাড়ী, মটৰচাইকেল, এম্বুলেন্স আদিৰ ক্ষেত্ৰতো কৰ 28%ৰ পৰা 18% হ্ৰাস কৰা হৈছে। কালি পৰিষদীয় সিদ্ধান্তত স্বাস্থ্যসেৱা আৰু শিক্ষাখণ্ডতো কৰৰ পৰিমাণ লক্ষণীয়ভাৱে হ্ৰাস পাইছে। জীৱনদায়িনী ঔষধ, 33 কৰ্কট ৰোগৰ ঔষধ, চছমা আৰু অন্যান্য চিকিৎসা সামগ্ৰী কৰমুক্ত কৰা হৈছে বুলি বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণে ঘোষণা কৰে। অন্যান্য ঔষধৰ ক্ষেত্ৰত থকা জি এছ টিৰ পৰিমাণ 12%ৰ পৰা 5% হ্ৰাস কৰা হৈছে। একেদৰে চিকিৎসাত ব্যৱহৃত বিভিন্ন সা সঁজুলি আৰু শল্য চিকিৎসা, দন্ত চিকিৎসা, পশু চিকিৎসা আদিৰ ক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰপাতিৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ 18%ৰ পৰা 5% হ্ৰাস কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰাই অৰ্থাৎ অহা 22 ছেপ্টেম্বৰৰ পৰা এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে কয় যে সাধাৰণ লোকসকলৰ বাবে বীমাৰ সুবিধা সুলভ কৰাৰ উদ্দেশ্যে জি এছ টিৰ এই সংস্কাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক সমৰ্থন জনাই এই সংস্কাৰ সময় উপযোগী বুলি অভিহিত কৰিছে।
I think we are supporting the move of Prime Minister. Assam views will be to lower down GST to 5% and 18%, two slab, so that will be our position. We are going to support the initiative of Government of India completely. Our Finance Minister is there in the meeting. We will support that whatever our Prime Minister has said, that should be implemented.
শিক্ষা বিভাগে 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে 15 শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। কাইলৈ শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰে। মাধ্যমিক শিক্ষাৰ 8 আৰু প্ৰাথমিক শিক্ষাৰ 7 কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ নাম কালি বঁটাৰ বাবে শিক্ষামন্ত্ৰী ঘোষণা কৰে। তেওঁ কয় যে কৃতি শিক্ষক বাছনিৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হৈছিল। স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বাছনি কৰিবলৈ কাৰ্যবিধি নিৰ্ধাৰণ কৰাৰ লগতে এটা পৰ্টেল মুকলি কৰা হৈছিল। এই বঁটাৰ বাবে মুঠ 427 আবেদনৰ পৰা এই 15 শিক্ষকক বাছনি কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
5 ছেপ্টেম্বৰ আমাৰ শিক্ষক দিৱস আহি আছে আৰু শিক্ষক দিৱস পূৰ্বে কেৱল কেন্দ্ৰীয়ভাৱে গুৱাহাটীতে হৈছিল। আমি ইতিমধ্যে এটা নিয়ম কৰিলো যে সদায় গুৱাহাটীত কিয় হয়, গতিকে গুৱাহাটীৰ বাহিৰত আমি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰি কৃতি শিক্ষকসকলক সন্মানিত কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ। পূৰ্বে কেৱল বিদ্যালয় শিক্ষাতে কৃতি শিক্ষকক সন্মানিত কৰাৰ কথা আহিছিল, কিন্তু আমি নতুনকৈ উচ্চ শিক্ষা ইনক্লুডিং টেকনিকেল এডুকেশ্যন তাতো আমি কৃতি শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মানিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে এইবাৰ আমাৰ নতুনকৈ সংযোজিত হৈছে কিছু বিদ্যালয়ক অনুষ্ঠান হিচাপে ইনষ্টিটিউচন হিচাপে সন্মানিত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বাছনি কৰা হৈছে কৃতি শিক্ষক বঁটাৰ কাৰণে, টিচাৰ এৱাৰ্ডৰ কাৰণে, যিটো অহা 5 তাৰিখে আমি তেজপুৰ বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামত আমি প্ৰদান কৰিম।
অসম অলিম্পিক সন্থাই কালি এছিয়ান গেমছত ৰাজ্যৰ প্ৰথম স্বৰ্ণপদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰে। 1964 চনৰ এছিয়ান গেমছত স্বৰ্ণপদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ উত্তৰাধিকাৰীক সন্মান জনাই কালি গুৱাহাটীৰ সৰুসজাত আয়োজিত এটা অনুষ্ঠানত সৰুসজা ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়। অসমৰ ক্ৰীড়া জগতৰ জীৱন্ত কিংবদন্তীস্বৰূপ ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই অলিম্পিক সন্থাই প্ৰৱৰ্তন কৰা ভোগেশ্বৰ বৰুৱা ক্ৰীড়া বঁটাসমূহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালিৰ অনুষ্ঠানত প্ৰদান কৰে। প্ৰতিবছৰে 6টা শিতানত এই বঁটা প্ৰদান কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। শ্ৰেষ্ঠ ক্ৰীড়াবিদ, উদীয়মান খেলুৱৈ, জীৱনজোৰা সাধনাৰ বাবে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব। প্ৰথমবাৰৰ বাবে এই বঁটা কালি বিভিন্ন শিতানৰ কেইবাগৰাকীও খেলুৱৈক প্ৰদান কৰা হয়। অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ বঁটা প্ৰদান কৰা হয়। ফুটবল খেলুৱৈ সুনীল ছেত্ৰীক জীৱনজোৰা সাধনাৰ বঁটা প্ৰদানৰ লগতে বেদব্ৰত ভঁৰালীক উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ত লাভলীনা বৰগোহাঁইক শ্ৰেষ্ঠ ক্ৰীড়াবিদ, দীপাংকৰ ভট্টাচাৰ্যক জীৱনজোৰা সাধনা বঁটা আৰু সাঁতোৰবিদ প্ৰিয়ানুজ ভট্টাচাৰ্যক উদীয়মান খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্ৰেমধৰ শৰ্মা, স্বাধীন ডেকাৰজা, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, জুৱেল বে, জয়দীপ দাস, প্ৰদীপ ব্ৰহ্ম, জিন্তী বুঢ়াগোহাঁই, ছৈয়দ এছ কে আলম, প্ৰয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাসমূহ এই অনুষ্ঠানত প্ৰদান কৰাৰ উপৰি 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ, ৰাজ্যিক সেৱা আঁচনিৰ বঁটা আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও এই অনুষ্ঠানতে প্ৰদান কৰা হয়। অনুষ্ঠানত 17 বছৰ অনূৰ্ধ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থ উন্মোচন কৰা হয়। কালিৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ লৈ ক্ৰীড়াই মানুহৰ সৰ্বাংগীন উন্নতি সাধনত লোৱা ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
জয় জয়তে আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। খেলৰ যোগেদি এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ আজি সকলোৱে এই কথা গভীৰভাৱে উপলব্ধি কৰে। ক্ৰীড়াৰ যোগেদি মানুহে জীৱনত আনন্দ বুটলে, মানুহ সফল হয়, সুস্থ হয় আৰু সমাজ সুন্দৰ হয়, ভাতৃত্ববোধ গঢ় লৈ উঠে, শৃংখলাবদ্ধতা, নিয়মানুবৰ্তিতা, একাগ্ৰতা, দৃঢ়তা, দক্ষতা সকলোবিলাক স্পষ্টভাৱে প্ৰতিফলিত হয়। গতিকে ক্ৰীড়াৰ যোগেদি এগৰাকী ব্যক্তিয়ে বহুখিনি সমাজৰ বাবে অৱদান আগবঢ়াব পাৰে আৰু আজিৰ তাৰিখত পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বুকুত এটা শক্তিশালী ক্ৰীড়াৰ বাতাৱৰণ সৃষ্টি কৰিবৰ বাবে তেখেতে যোৱা 11 বছৰে নিৰন্তৰভাৱে খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া বিভিন্ন পৰ্যায়ত ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আজি ভাৰতবৰ্ষক বিশ্বৰ মঞ্চত অত্যন্ত দক্ষতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকুটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্ৰিয়া আজি দুপৰীয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। ইয়াৰ আগেয়ে আজি দিনৰ 10:45 তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীলৈ আনি শেষ শ্ৰদ্ধা জনোৱা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ কালি বিয়লি প্ৰায় 3:55 গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তৰ্জাতিক পৰ্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাৰ কমাৰকুচি গাঁৱত। 1963 চনৰ পৰা 1966 চনলৈ দি আছাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা দাসে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 1966ৰ পৰা 72 চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰত তথ্য সহায়ক আৰু সহকাৰী তথ্য বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1979ৰ পৰা 84 চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপেও কৰ্মৰত আছিল। উল্লেখযোগ্য যে শ্ৰীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বিৰাজ দাসে 4খন ছাৰ শীৰ্ষ সন্মিলনৰ লগতে মালদ্বীপছৰ পৰাও বাতৰি যোগান ধৰিছিল। আকাশবাণী গুৱাহাটীৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ কেইবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়া, অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ অমৰজ্যোতি মহন্ত, অধ্যাপক ডঃ যোগেশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ডঃ অৰিজিৎ হাজৰিকা সদস্য আৰু পঞ্জীয়ক পংকজ বৰঠাকুৰক সদস্য সচিব হিচাপে লৈ সমিতিখন গঠন কৰাত অনুমোদন জনায়। কালি সমিতিখনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইংলেণ্ডৰ লিভাৰপুলত আজি চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত 20 ভাৰতীয় দলে অংশগ্ৰহণ কৰিব। এই চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা অসমৰ লাভলীনা বৰগোহাঁয়ে এবছৰৰ বিৰতিৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিব। দুবাৰকৈ বিশ্ব চেম্পিয়ন হোৱা নিশাত জৰিনেও এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 6 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ডঃ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জি এছ টি হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত, 15 কৃতি শিক্ষকলৈ ৰাজ্যিক শিক্ষকৰ বঁটা, গুৱাহাটীৰ উন্মুক্ত নলাত পৰি এটি শিশুৰ কৰুণ মৃত্যু আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত 5% আৰু 18% জি এছ টি হাৰ বাহাল ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। বাতৰিটো অন্যান্য কাকতসমূহেও ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অমুছলমান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সময়সীমা 2024 চনৰ 31 ডিচেম্বৰলৈকে ধাৰ্য কৰাৰ এটা বিশেষ বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। এই সিদ্ধান্তৰ প্ৰতি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, দি আছাম ট্ৰিবিউন আদিৰ লগতে কেইবাখনো কাকতে প্ৰকাশ কৰিছে। গুৱাহাটীত এটা উন্মুক্ত নলাত পৰি কালি এটি 3 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ দুখজনক বাতৰি দৈনিক অগ্ৰদূত, আমাৰ অসম আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অসম কাকতৰ। অৰুণাচলৰ শিল্পী হেমন্ত মেঙিয়াক ভূপেন হাজৰিকা সমন্বয় বঁটাৰ বাবে বাছনি কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাজ্যত অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানৰ মাজতে আৰক্ষীয়ে 13 বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ উভতাই পঠিওৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 15 কৃতি শিক্ষকক ৰাজ্যিক শিক্ষকৰ বঁটাৰ বাবে বাছনি কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতখনে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা 8ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716680969, 9864393155 আৰু 9619686569 এই 3টা নম্বৰৰ যিকোনো এটা নম্বৰলৈ 24 ছেপ্টেম্বৰৰ ভিতৰত হোৱাটছএপযোগে পঠিয়াব লাগিব। সবিশেষ জানিবৰ বাবে শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী চাব পাৰে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিয়লি আৰু সন্ধিয়াৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি কোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰ জি এছ টিৰ যুক্তিসংগত সংস্কাৰ সাধনৰ ঐতিহাসিক সিদ্ধান্ত, জীৱনদায়িনী ঔষধ জি এছ টি মুক্ত, 2025 বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে শিক্ষা বিভাগৰ 15 শিক্ষক শিক্ষয়িত্ৰীৰ নাম ঘোষণা, অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰক ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান, কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ আজি নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া আৰু ইংলেণ্ডৰ লিভাৰপুলত চলিত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসমৰ লাভলীনা বৰগোহাঁইৰ বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।